এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন, বৰ্খাস্ত হোৱা 150+ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পুনৰ চাকৰিত মকৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী পালনৰ কাৰ্যসূচী, মংগলদৈত কেন্দ্ৰীয় অনুষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে 4-1 ফলাফলেৰে ভাৰতৰ 5-খনীয়া টি20 ক্ৰিকেট শৃংখলা দখল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ কমেও 30 শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত, মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন পক্ষৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানেও কৃষি আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে বিষদ প্ৰাক বাজেট আলোচনাত মিলিত হৈছিল আৰু বিত্তমন্ত্ৰীৰ ওচৰত এই আলোচনাৰ জৰিয়তে লাভ কৰা দিহা পৰামৰ্শৰ সংকলিত প্ৰতিবেদন দাখিল কৰিছিল। আজি সংসদত দাখিল হ'বলগীয়া বাজেট সন্দৰ্ভত আকাশবাণীৰ বাতৰি বিভাগে এটা দিনজোৰা আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ আৰু বজাৰ বিশেষজ্ঞসকলৰ লগতে শীৰ্ষ চৰকাৰী বিষয়াসকলে বিশ্লেষণ আগবঢ়াব। এই অনুষ্ঠান আকাশবাণীৰ FM গোল্ড আৰু অন্যান্য ফ্ৰিকুৱেন্সিৰ মাধ্যমেৰে পুৱা 10:10 পৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো নিউজ অন এয়াৰ মোবাইল এপ, আকাশবাণী ইউটিউব চেনেল আৰু OTT প্লেটফৰ্ম ৱেবছাইট প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত আমাৰ দিনৰ 11:00 মুখ্য বাতৰি আৰু দুপৰীয়া 12:05 বাতৰি প্ৰচাৰ নহয়। দিনৰ 1:40 প্ৰচাৰ হ'বলগীয়া বাতৰি 1:50 প্ৰচাৰ কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্খাস্ত হোৱা 150+ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পুনৰ চাকৰিত মকৰল কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে। অৱশ্যে বৰ্খাস্ত হৈ থকাৰ সময়ছোৱাৰ বাবে কোনোধৰণৰ দৰমহা লাভ নকৰিব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি দীঘলীয়া শুনানিৰ অন্তত এইদৰে ৰায় দিয়ে। খণ্ড বিচাৰপীঠখনে লগতে 8 ভিতৰত আদালতৰ ৰায় কাৰ্যকৰী কৰিবলৈ চৰকাৰী পক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 2004-2005 ডিব্ৰুগড় আৰু গোৱালপাৰা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধীনত ভালেসংখ্যক প্ৰাৰ্থীক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছিল। একেদৰে 2009-11 অস্থায়ী ভিত্তিত কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা হৈছিল। ইয়াৰ পাছতে 2017 স্বাস্থ্য বিভাগৰ নিৰীক্ষণ কৰ্মচাৰীৰ নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীকে ধৰি স্বাস্থ্যসেৱা সঞ্চালকৰ অধীনৰ সকলো জিলাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি বদলি আৰু সেৱাপুস্তক পৰীক্ষা কৰাৰ বাবে পৰীক্ষা সমিতি গঠন কৰা হৈছিল। এনে পৰীক্ষা নিৰীক্ষাৰ অন্তত 2019 চতুৰ্থ বৰ্গৰ 150+ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। মহাবীৰ চিলাৰৰ 516 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ তথা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আজি মংগলদৈত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটীৰ আমিনগাঁৱতো বিভিন্ন কাৰ্যসূচীৰে চিলাৰায় জয়ন্তী পালন কৰা হ'ব। এই সন্দৰ্ভত এয়া আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
কামৰূপৰ আমিনগাঁৱত বিশ্ব মহাবীৰ চিলাৰায় উদ্যানত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন কৰা হৈছে। পুৱা চিলাৰায় প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছতে বিশ্ব মহাবীৰ চিলাৰায় কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা অভিবাদন জনোৱা হ'ব। দিনৰ 12:00 উদযাপন কমিটিৰ সভাপতি নগেন্দ্ৰজিৎ ঠাকুৰীৰ সঞ্চালনাত এখন মুকলি সভাৰ আয়োজন কৰা হৈছে। মুকলি সভাত উপস্থিত থাকিব কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটৰি। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিধায়ক ভৱেশ কলিতা, পৰমানন্দ ৰাজবংশীৰ লগতে পলাকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক।
চিৰাং জিলাৰ বিজনী মহকুমা আক্ৰাচুৰ কাৰ্যালয়ৰ ৰজা বিজিত নাৰায়ণ দেৱ ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে 118 সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায় জয়ন্তীৰ আয়োজন কৰা হৈছে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো পৰিষদৰ সচিবালয়ৰ চিলাৰায় দিৱস পালনৰ ব্যৱস্থা কৰা হৈছে। বঙাইগাঁও কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিভিন্ন স্থানত কোচ ৰাজবংশীৰ সংগঠনসমূহে বিভিন্ন কাৰ্যসূচীৰে চিলাৰায় দিৱসৰ আয়োজন কৰিছে। ৰাজ্যৰ আন ঠাইৰ লগতে ধুবুৰী আৰু গোৱালপাৰাতো চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইপিনে বিটিচি প্ৰশাসনৰ সহযোগত আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত কোকৰাঝাৰত আজি মহাবীৰ চিলাৰায় দিৱস পালন কৰা হ'ব। এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মহাবীৰ চিলাৰায় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে 14 কোটি টকা ধাৰ্য কৰা হৈছে। চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, মুকলি সভা, কোচ ৰাজবংশীয় নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিলাৰায় দিৱস উপলক্ষে মহাবীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ডঃ শৰ্মাই এটা বাৰ্তাযোগে কয় যে বীৰ চিলাৰায়ে দুৰ্জয় সাহস আৰু প্ৰবল পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰি থৈ গৈছে। মহান বীৰগৰাকীৰ দেশপ্ৰেমৰ আদৰ্শই নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। বিয়লি 5:30 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকিব। 3,679 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই নতুন ভৱনত 2,250খন বিচনাযুক্ত সাধাৰণ ৱাৰ্ড, 400খন বিচনাযুক্ত আছুতীয়া ৱাৰ্ড, 28খন বিচনাযুক্ত জটিল আৰু লঘু অস্ত্ৰোপচাৰ কক্ষ আৰু 1,670খন বাহন ৰখাৰ সুবিধা থাকিব। লগতে 250খন বিচনাযুক্ত ICU ৱাৰ্ড, 100খন বিচনাযুক্ত জৰুৰীকালীন ৱাৰ্ড আৰু ৰেডিঅলজি সেৱাৰ ব্যৱস্থা থাকিব। ৰাজ্যত পদপথত আশ্ৰিত শিশুৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। 2001 বৰ্ষৰ তুলনাত এই হাৰ 80% হ্ৰাস পাইছে। পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অংশ লৈ সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্তই কালি এই কথা প্ৰকাশ কৰে। তেওঁ পদপথৰ শিশুৰ সৰ্বতোপ্ৰকাৰৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাই স্বেচ্ছাসেৱী সংস্থাসমূহৰ সৈতে সমন্বয়ৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
যোৱা 5 বা 6 বছৰত আমাৰ অসমৰ ক্ষেত্ৰত পৰিৱেশ যথেষ্ট সলনি হৈছে, কিন্তু এতিয়াও আমাৰ পদপথত শিশু আছে, বিপদগ্ৰস্ত শিশু আছে, এনেকুৱা বহুতো শিশু আছে যাক সহায়ৰ প্ৰয়োজন হয়। বা কেৱল পদপথৰ শিশু বুলি ক'লেই নহয়, এনেকুৱা শিশুও আছে যাৰ নিজৰ মাক দেউতাকো আছে কিন্তু তেওঁলোক সুৰক্ষিত নহয়।
শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা কেয়াৰ ইউ 365ৰ মুৰববী ভৃগু বৰঠাকুৰে এই অনুষ্ঠানত পিতৃ মাতৃৰ সৈতে বিচ্ছিন্ন শিশুৰ পুনৰ সংযোগ স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে চৰকাৰ প্ৰশাসনৰ উপৰি জনসাধাৰণৰো এই শিশুসকলৰ প্ৰতি দায়িত্ব আছে আৰু এই ক্ষেত্ৰত সংবেদনশীলতাৰে কাম কৰা প্ৰয়োজন বুলি উল্লেখ কৰে।
মানুহে ভাবে কি অকল চৰকাৰলৈ ঠেলি দিব লাগে যে এইটো চৰকাৰে কৰিব, আমি কিয় কৰিব লাগে। কিন্তু যেতিয়া এনেকুৱা চিটুৱেশ্যন হয়, আপুনি ক'ৰবাত পাৰ্কত গ'ল, ক'ৰবাত ঘূৰিবলৈ গ'ল, বাচ্চা এটা আহি পেলাই আপোনাক পইচা এটা খোজে বা কিবা খাবলৈ ইংগিত দিয়ে, সেই মুহূৰ্তখিনিত কিন্তু আপোনাৰ উত্তৰ নাথাকে যে মই পইচাটো দিওঁ, খেদি দিওঁ নে তাক কিবা খুৱাই দিওঁ। বহুতে খুৱাই দিয়ে বা কেতিয়াবা কোনোবাই কিবা দি দিয়ে বা পইচা দি দিয়ে, উপায় নাথাকে। কিন্তু লং টাৰ্মত এই বস্তুখিনিৰ ওপৰত আমি কৰিব লগা বহুত থাকে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ আগিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰিব। এই অনুষ্ঠানত জনজাতিৰ বাবে সংৰক্ষিত গোৱালপাৰা পশ্চিম সমষ্টিৰ 24,474গৰাকী মহিলাক অসম ৰাজ্যিক গ্ৰামীণ আৰু নগৰীয়া জীৱিকা অভিযানৰ জৰিয়তে 24,53,50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। অনুষ্ঠানত গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহাল, সাংসদ বিজুলী কলিতা মেধি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব। কালি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জাননীযোগে এই কথা সদৰি কৰে। বটদ্ৰৱা প্ৰকল্প আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব যদিও দৰ্শনাৰ্থীসকলে কেতবোৰ নিয়ম মানি চলিব লাগিব বুলি জাননীখনত কোৱা হৈছে। দৰ্শনৰ সময় পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ধাৰ্য কৰা হৈছে। আৱিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। যিকোনো ধৰণৰ মাদক দ্ৰব্যৰ ব্যৱহাৰ, তামোল পাণ, পাণ মছলাৰ দৰে সামগ্ৰীসমূহৰ ক্ষেত্ৰতো জাননীৰ জৰিয়তে বাধা আৰোপ কৰা হৈছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। বটদ্ৰৱা ধাম দৰ্শন কৰোতে দৰ্শনাৰ্থীসকলক এই সকলো নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। দিছপুৰৰ ডঃ আৰ পি ৰোডত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায়ে স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা পালন কৰিছিল বুলি মন্তব্য কৰে। অসমত অসহযোগ আন্দোলনক সক্ৰিয়ভাৱে নেতৃত্ব দিয়াৰ বাবে তেওঁ প্ৰায় 6 মাহ কাৰাগাৰত থাকিবলগীয়া হৈছিল বুলিও তেওঁ উল্লেখ কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাই ধেমাজিবাসীৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বেৰাঘাটৰ চিয়াংলালি নৈৰ পাৰত তৃতীয় পবা বৰ্ষাৰণ্য প্ৰাকৃতিক মহোৎসৱ অনুষ্ঠিত হ'ব। বনাঞ্চলখনৰ সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতিৰ সৈতে একাত্ম কৰি তোলা আৰু পৰ্যটনৰ বিকাশৰ বাবে এই মহোৎসৱ পালন কৰা হৈছে। এইবাৰ তিনি তৰপীয়া কাৰ্যসূচীৰে পালন কৰা মহোৎসৱৰ অংশ হিচাপে সজাগতা সভা, প্ৰকৃতি বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শন প্ৰতিযোগিতা, গ্ৰন্থমেলা, বনাঞ্চলত ট্ৰেকিং প্ৰশিক্ষণ, চৰাই চিনাক্তকৰণ আৰু সংৰক্ষণ বিষয়ক কাৰ্যকলাপ, নৌকা বিহাৰকে ধৰি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান ৰখা হৈছে। তদুপৰি কবি সন্মিলন, ছাত্ৰ সন্মিলন, গ্ৰাম্য ক্ৰীড়া, থলুৱা খাদ্য আৰু বস্ত্ৰমেলাও মুকলি কৰা হ'ব। উল্লেখযোগ্য যে 1924 চনতে সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চল জৈৱ বৈচিত্ৰৰ অনুপম স্থলী। ভাৰতে যোৱা নিশা কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডক 46 ৰাণত পৰাস্ত কৰি 4-1 ফলাফললৈ শৃংখলা হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 271 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশান কিষাণে 103 ৰাণ কৰে। সূৰ্য কুমাৰ যাদৱে 63 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত নিউজিলেণ্ডে 19 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 225 ৰাণহে সংগ্ৰহ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ আৰু সূৰ্য কুমাৰ যাদৱক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বেংগালুৰুত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু, ৰাজ্যজুৰি বীৰ চিলাৰায় দিৱস উদযাপন, গুৱাহাটীত মুখ্যমন্ত্ৰী চুকাফাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কেন্দ্ৰীয় বাজেট দাখিল আদি বাতৰিয়ে আটাইবোৰ কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। দৈনিক অসম কাকতে অসমৰ 7খন জিলাত 64 লাখ অনুপ্ৰৱেশকাৰী আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণাৰে বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটীত চুকাফাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰি চাওলুং চুকাফাক অনুপ্ৰেৰণাৰ প্ৰতীক আৰু জাতিৰ আদৰ্শ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে তিনিচুকীয়াত আটাচুৰ কেন্দ্ৰীয় মেডাম মেফি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰত সুনেত্ৰা পাৱাৰে কালি ৰাজ্যৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ লোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। অতি ভূমিকম্প প্ৰৱণ অঞ্চলৰূপে বিবেচিত অৰুণাচল প্ৰদেশত আৰু 3টা নতুন নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। মহিলাৰ ঋতুস্ৰাৱ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু আৰ মহাদেৱনৰ ঐতিহাসিক ৰায়ৰ বাতৰিৰে অসমীয়া খবৰ কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বেংগালুৰুত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিয়া বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ বাতৰিৰূপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাওবৈচা বিধানসভা সমষ্টিৰ 31,124 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই বিধানসভা সমষ্টিটো 30,957 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নৰাগাঁও খেলপথাৰত আয়োজিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰে। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত চুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামাগাৰৰ সুবিধা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন, বৰ্খাস্ত হোৱা 150 শতাধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক পুনৰ চাকৰিত মকৰল কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী পালনৰ কাৰ্যসূচী, মংগলদৈত কেন্দ্ৰীয় অনুষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে 4-1 ফলাফলেৰে ভাৰতৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলা দখল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:50 শুনিবলৈ পাব।